বিচারকর্তা দ অধ্যায়। বিচারকর্তা তুলা। অবিমেলকৰ পাছত তুলা নামৰ ইছাখৰ বংশৰ এজন লোকে ইজৰাইলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। পুৱাৰ পুত্ৰ তুলা আৰু দাদুৰ নাতি তেওঁ ইফৈমৰ পাহাৰীয়া অঞ্চলৰ চামৰিত বাস কৰিছিল। তেওঁ 23 বছৰ ধৰি ইজৰাইলৰ বিচাৰকৰ্তা আছিল। তাৰ পাছত তেওঁ মৃত্যু হ'ল আৰু চামৰিত তেওঁক মৈদাম দিয়া হ'ল। বিচাৰকৰ্তা জাৰী। তুলাৰ পাছত গিলিয়দিয়া জাৰীৰ 22 বছৰ ইজৰাইলী লোকসকলৰ বিচাৰকৰ্তা আছিল। জাৰীৰ 30 জন পুতেক আছিল আৰু তেওঁলোকে 30টা গাধত উঠি ফুৰিছিল। তেওঁলোকৰ 30খন নগৰ আছিল। আজিও সেই নগৰবোৰক হৰ্বুত জাৰী বোলা হয়। জাৰীৰ মৃত্যুৰ পাছত কামুনত তেওঁক মৈদাম দিয়া হ'ল। বিচাৰকৰ্তা জিপ্তুহ। ইজৰাইলীয়া লোকসকলে জিহুৱাৰ দৃষ্টিত আকৌ কু আচৰণ কৰিবলৈ ধৰিলে। তেওঁলোকে বাল দেৱতা অষ্টাৰেট দেৱী আৰু অৰাম চিদুন মোৱাব অমুন আৰু পলেষ্টিয়াসকলৰ দেৱ দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে জিহুৱাক ত্যাগ কৰিলে আৰু তেওঁ উপাসনা নকৰিলে। সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টিয়া আৰু অমুনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে। তেওঁলোকে সেই বছৰত ইজৰাইলীয়াসকলক উপদ্ৰৱ কৰি জয় কৰিলে। 18 বছৰ ধৰি জৰ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমূৰীয়া দেশত বাস কৰা সকলো ইজৰাইলীয়া লোকক তেওঁলোকে উপদ্ৰৱ কৰিছিল। অমুনীয়াসকলে যিহুদা বিন্যামিন আৰু ইফৰিম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ জৰ্দন পাৰ হৈ গ'ল। তেতিয়া ইজৰাইলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে। তেওঁলোকে জিহুৱাৰ আগত কাটৰুক্তি কৰিলে, আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ। জিহুৱাই তেওঁলোকক ক'লে, মই জানো মিচৰীয়া ইমূৰীয়া অমুনীয়া আৰু পলেষ্টিয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলোঁ। যেতিয়া চিদুনীয়া অমালেকীয়া আৰু মায়ুনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাটৰুক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ। তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ দেৱীসকলক পূজা কৰিবলৈ ধৰিলা। গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম। যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাটৰুক্তি কৰা। সংকটৰ সময়ত তেওঁলোকে তোমালোকক ৰক্ষা কৰক। কিন্তু ইজৰাইলীয়াসকলে জিহুৱাক ক'লে, আমি পাপ কৰিলোঁ। আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকে আমালৈ কৰক। অনুগ্ৰহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক। তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল সেই সকলো দূৰ কৰি তেওঁলোকে জিহুৱাৰ সেৱা কৰিলে। তাতে ইজৰাইলৰ কষ্ট দেখি জিহুৱাই দুখ কৰিলে। তেতিয়া অমুনীয়াসকলে একগোট হৈ গিলিয়দত চাউনি পাতিলে আৰু ইজৰাইলী লোকসকলেও লগ হৈ মিম্পাত চাউনি পাতিলে। গিলিয়দৰ নেতাসকলে এজনে আনজনক ক'লে, অমুনীয়াসকলৰ লগত প্ৰথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব তেওঁ এই গিলিয়দ নিবাসী সকলো লোকৰ ওপৰত নেতা হ'ব।